গীতমালা হেতাকি অধ্যায় পুৰহৰ বংশৰ ৰচিত গীত এটি সংগীত জিহুৱাই পবিত্ৰ পৰ্বতত চেইনীৰ ওপৰত তেওঁ নগৰ স্থাপন কৰিলে। জাকোবৰ বংশৰ সকলো নিবাসতকৈ জিহুৱাই চিউনৰ দুৱাৰবোৰ ভাল পায়। হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে, চেলাহ। মই মোৰ চিনাকিবোৰৰ মাজত ৰাহব আৰু বাবিলৰো চৰ্চা কৰিম, পলেষ্টিয়া, তুৰ আৰু ইথিওপিয়াৰ কথাও চৰ্চা কৰিম। তেওঁলোকে কয়, এইসকল প্ৰত্যেকৰে জন্ম তাত হৈছে, এনেকি চিউনৰ বিষয়েও এই বুলি কোৱা হ'ব, অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল। সৰ্বোপৰি জনাই নিজেই চিউনক স্থাপন কৰিব। জিহুৱাই জাতিসমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক'ব, এইজনৰ চিউনত জন্ম হৈছিল, চেলাহ। গায়ক আৰু নাচনীবোৰে একেভাৱে ক'ব, মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।